ইষ্টেৰ আঠ অধ্যায়। জিউদীসকলৰ ৰক্ষা। সেইদিনা ৰজা অহছবেৰুছে ৰাণী ইষ্টেক জিহুদীসকলৰ শত্ৰু হামনৰ সা সম্পত্তি দিলে, যিহেতু ইষ্টেৰে মদখয়ৰ লগত তেওঁৰ সম্পৰ্কৰ কি সেই বিষয়ে ৰজাক জনাইছিল। সেয়ে মদখয়ে ৰজাৰ পৰিচৰ্যা কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া ৰজাই হামনৰ পৰা ঘূৰাই লোৱা নিজৰ মোহৰ মৰা আঙুঠি হুলুকাই মদখয়ক দিলে। ইষ্টেৰে হামনৰ আস্তাবৰ সম্পত্তিৰ দায়িত্বত মদখয়ক নিযুক্ত কৰিলে। পাছত ইষ্টেৰে পুনৰ ৰজাৰ লগত কথা পাতিলে। তেওঁ ৰজাৰ চৰণত পৰি ক্ৰন্দন কৰিলে আৰু অগাগিয়া হামনে কৰিব খোজা অমংগল জিহুদী লোকসকলৰ বিৰুদ্ধে তেওঁ কৰা কল্পনা নিবাৰণ কৰিবৰ অৰ্থে তেওঁ আগত মিনতি কৰিলে। তাতে ৰজাই ইষ্টেৰৰ ফাললৈ সোণালী ৰাজদণ্ডডাল মেলি দিলে আৰু ইষ্টেৰে উঠি ৰজাৰ আগত থিয় হ'ল। ইষ্টেৰে ক'লে, যদি ৰজাই ভাল দেখে আৰু মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছো, মই যদি ৰজাক সন্তুষ্ট কৰিব পাৰিছো আৰু এই কাৰ্য যদি ৰজাই উচিত বুলি ভাবে, তেনেহ'লে অগাগিয়া সমদাথাৰ পুত্ৰ হামনে ৰজাৰ আটাই প্ৰদেশত থকা জিহুদী লোকসকলক ধ্বংস কৰিবৰ অৰ্থে লিখা পত্ৰবোৰ বাতিল কৰিবলৈ ৰজাই লিখিত আজ্ঞা দিয়ক। কাৰণ মোৰ লোকসকলক দুৰ্যোগত পৰি থকা দেখি মই কেনেকৈ সহ্য কৰিম? নিজৰ সম্পৰ্কীয় লোকসকলৰ বিনাশ দেখি মই কেনেকৈ সহি থাকিম? তেতিয়া ৰজা অহছবেৰুছে ৰাণী ইষ্টেৰ আৰু জিহুদী মদখয়ক ক'লে, চোৱা, মই ইষ্টেৰক হামনৰ সা সম্পত্তি দিলোঁ আৰু হামনক ফাঁচি কাঠত ফাঁচি দিয়া হ'ল, কাৰণ সি জিহুদী লোকসকলক বিনাশ কৰিবলৈ ইচ্ছা কৰিছিল। এতিয়া জিহুদী লোকসকলৰ অৰ্থে ৰজাৰ নামেৰে আন এটা আজ্ঞাপত্ৰ লিখা হওক আৰু ৰজাৰ আঙুঠিৰে তাত মোহৰ মৰা হওক। কাৰণ ৰজাৰ নামেৰে ইতিমধ্যে লিখা আৰু ৰজাৰ আঙুঠিৰে মোহৰ মৰা পত্ৰ কেতিয়াও বাতিল হ'ব নোৱাৰে। তাৰ পাছত তৃতীয় মাহৰ 23 দিনৰ দিনা ৰাজলিখকসকলক মতা হৈছিল। মদখয়ে জিহুদী লোকসকলৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ সকলো ক্ষমতাৰে আজ্ঞাপত্ৰ লিখিবলৈ দিছিল। ভাৰতবৰ্ষৰ পৰা ক্ৰুজ দেশলৈকে 127খন প্ৰদেশ, প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে প্ৰদেশৰ দেশাধ্যক্ষ আৰু কৰ্মচাৰীসকললৈ আৰু প্ৰত্যেক প্ৰদেশ অনুসাৰে তেওঁলোকৰ নিজৰ আখৰ আৰু প্ৰত্যেক লোকৰ ভাষা অনুসাৰে তেওঁলোকৰ নিজৰ ভাষাৰে আজ্ঞাপত্ৰ লিখা হৈছিল। জিহুদী লোকসকললৈ তেওঁলোকৰ নিজৰ আখৰ আৰু ভাষাৰে লিখা হৈছিল। মদখয়ে এই পত্ৰ ৰজা অহছবেৰুছৰ নামেৰে লিখা তাত ৰজাৰ আঙুঠিৰে মোহৰ মাৰিছিল। ৰজা অশ্বপালনৰ প্ৰতিষ্ঠানৰ পৰা ৰাজকাৰ্যত ব্যৱহাৰ কৰা বেগী ঘোঁৰাত সংবাদবাহকসকলৰ দ্বাৰাই সেই কাগজ পত্ৰবোৰ পঠিয়াই দিয়া হ'ল। এই পত্ৰত প্ৰত্যেক নগৰত থকা জিহুদী লোকসকলক ৰজা অহছবেৰুছে একলগ হৈ সমবেত হ'বলৈ আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে স্থিৰ হৈ থাকিবলৈ আদেশ দিছিল। যিকোনো লোক বা প্ৰদেশৰ পৰা অস্ত্ৰধাৰী দলে তেওঁলোকক আক্ৰমণ কৰিলে ইহুদী লোকসকলে তেওঁলোকৰ ল'ৰা ছোৱালী আৰু মহিলাসকলৰ সৈতে তেওঁলোকক ধ্বংস, বধ আৰু বিনষ্ট কৰিব পাৰিব আৰু তেওঁলোকৰ সম্পত্তি লুট কৰিব পাৰিব। এইবুলি সেই পত্ৰত ৰজাই প্ৰত্যেক নগৰত থকা ইহুদী লোকসকলক অনুমতি দিছিল। ৰজা অহছবেৰুছৰ অধীনত থকা সকলো প্ৰদেশলৈ ইয়াক কাৰ্যকৰী কৰিবলৈ কোৱা হ'ল। সেয়া আছিল দ্বাদশ মাহৰ 13 তাৰিখ, অৰ্থাৎ অদৰ মাহৰ 13 তাৰিখ। সকলো লোকলৈ এই আজ্ঞা বিধানস্বৰূপে জাৰি কৰি জনসাধাৰণৰ মাজত প্ৰকাশ কৰিবলৈ সেই পত্ৰৰ নকল যুগুত কৰা হৈছিল, যাতে সেইদিনা জিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুক প্ৰতিশোধ ল'বলৈ যুগুত হৈ থাকে। তাতে ৰাজকাৰ্যত ব্যৱহাৰ হোৱা বেগী ঘোঁৰাত সংবাদ বাহকসকলে উঠি বেগাই ৰজাৰ সেই পত্ৰ বিলাবলৈ গৈছিল আৰু সেই আজ্ঞাপত্ৰ সুচন ৰাজপ্ৰসাদতো জাৰি কৰা হৈছিল। তাৰ পাছত মদখয়ে নীলা আৰু বগা ৰাজবস্ত্ৰ পিন্ধি সোণৰ ডাঙৰ কিৰীতি মূৰত লৈ মিহি হন সূতাৰে আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা এটা চোলা পিন্ধি ৰজাৰ সন্মুখৰ পৰা আঁতৰি গ'ল। সুচন নগৰত লোকসকলে জয়ধ্বনি কৰি আনন্দ কৰিলে। যিহুদী লোকসকলে লঘু অনুভৱ কৰিলে আৰু তেওঁলোকে আনন্দ উল্লাস আৰু গৌৰৱ কৰিলে। প্ৰত্যেক প্ৰদেশত আৰু প্ৰত্যেক নগৰৰ যি যি ঠাইত ৰজাৰ সেই আজ্ঞাপত্ৰ পালে সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত আনন্দ উল্লাস ভোজ আৰু পবিত্ৰ দিন হ'ল। সেই দেশৰ বিভিন্ন জাতিৰ লোকসকলৰ মাজৰ বহুতো লোক ইহুদী হ'ল কাৰণ তেওঁলোকে ইহুদী লোকৰ প্ৰতি ভয় কৰিছিল।